Ja, Agapani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ ইৰাণত যুটি আক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি পশ্চিমবংগৰ চৌবিছ পৰগনাৰ ৰায়দিঘিৰ পৰা ৰাজ্যখনত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ছৈয়দ আলী খামেনেইক হত্যা কৰাৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ ফলস্বৰূপে কাশ্মীৰৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ ইৰাণত যুটি আক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইৰাণত আমেৰিকা আৰু ইজৰাইলী বাহিনীৰ নিৰন্তৰ আক্ৰমণ অব্যাহত আছে। প্ৰত্যুত্তৰত ইৰাণ আৰু দেশখনৰ সমৰ্থিত সেনাবাহিনীয়েও ইজৰাইল আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহত আক্ৰমণ চলাইছে। ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীয়ে ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে আমেৰিকাক সহযোগ কৰিব বুলি প্ৰকাশ কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰ্কছিয়ে কঠোৰ ভাষাৰে দেশখনৰ মুৰববী আলী খামেনেইৰ ওপৰত আক্ৰমণ কৰা আৰু তেওঁৰ হত্যাক গৰিহণা দিয়ে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাক বেআইনী বুলি অভিহিত কৰাৰ লগতে ইৰাণে প্ৰতিৰক্ষা হিচাপে সমুচিত প্ৰত্যুত্তৰ দিব বুলি প্ৰকাশ কৰে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কুৱেইটত তিনিটা আমেৰিকান বাহিনীৰ সৈতে মৃত্যুৰ ক্ষতিপূৰণ আদায় কৰিব বুলিও প্ৰকাশ কৰিছে। ইৰাণেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰি UAE, কুৱেইট, বাহৰেইনকে ধৰি মধ্যপ্ৰাচ্যৰ দেশসমূহত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলে বেইৰুটত কৰা আক্ৰমণত 31 লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰা তথ্য মতে ইৰাণে ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰৰ আক্ৰমণ চলাইছে। ইৰাণে দাবী কৰা মতে কুৱেইটত আমেৰিকাৰ F-15 যুঁজাৰু বিমান বিধ্বস্ত হৈছে। কুৱেইটত থকা আমেৰিকাৰ দূতাবাসত ইৰাণে আক্ৰমণ চলাইছে। পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে বুলি আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি সচিব পি কুমাৰণে কয় যে কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে পৰিষ্কাৰ শক্তি আৰু ফিনটেকৰ উপৰিও বাণিজ্যিক ক্ষেত্ৰখনত সম্ভাৱনাৰ সৃষ্টি কৰিব। তেওঁ লগতে কয় যে শক্তি সহযোগিতা এই ভ্ৰমণৰ নিৰ্ণায়ক স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। শ্ৰীকুমাৰণে কয় যে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বিষয়ত আলোচনা অনতিপলমে সমাপ্ত কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে বিগত এবছৰত দুয়োখন দেশে সম্পৰ্ক স্বাভাৱিক কৰি তুলিবলৈ নিৰন্তৰভাৱে কাম কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি পশ্চিমবংগৰ চৌবিছ পৰগনাৰ ৰায়দিঘিৰ পৰা ৰাজ্যখনত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰীশ্বাহে কয় যে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ অপশাসনৰ বাবে ৰাজ্যখনৰ নাগৰিকসকলে পৰিৱৰ্তনৰ আশা কৰিছে। মমতা বেনাৰ্জীৰ উপৰিও তৃণমূল কংগ্ৰেছৰ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে পশ্চিমবংগত অভিষেক বেনাৰ্জীক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে পৰিচয় কৰাই দিবলৈ চেষ্টা চলাই থকা হৈছে। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি শ্ৰীশ্বাহে কয় যে বৰ্তমানৰ চৰকাৰখনে উন্নয়নক সম্পূৰ্ণৰূপে একাষৰীয়া কৰিছে। বিজেপিৰ চৰকাৰ আহিলে পশ্চিমবংগৰ পৰা অবৈধ প্ৰৱজনকাৰীসকলক বিদায় দিয়া হ'ব বুলি শ্বাহে উল্লেখ কৰে। ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৰাজ্যখনৰ 9 স্থানত এই পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিব। আজিৰ অনুষ্ঠানত পশ্চিমবংগ বিজেপিৰ সভাপতি শুকান মজুমদাৰৰ লগতে দলীয় নেতাসকল উপস্থিত থাকে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমগ্ৰ দেশৰ শাসন ব্যৱস্থা শক্তিশালী কৰিবলৈ তেওঁলোকে বিভাগীয় সীমা অতিক্ৰম কৰি কাম কৰিব লাগিব বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যিক অসামৰিক সেৱাৰ পৰা নিযুক্তি পোৱা আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীত 128 সংখ্যক প্ৰৱেশিকা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিষয়াসকলে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। বিষয়াসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁলোকে এতিয়া কেৱল মাত্ৰ এখন জিলা বা ৰাজ্যৰ দায়িত্বই নহয় তাতকৈও অধিক দায়িত্ব বহন কৰি আছে। এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৃহৎ দায়িত্বসমূহৰ বাবে বিস্তৃত ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ প্ৰয়োজন যি প্ৰশাসনিক অৱস্থানসমূহ ধবংস কৰে আৰু সহযোগিতা বৃদ্ধি কৰে। তেওঁ কয় যে প্ৰতিষ্ঠানিক সংহতি বৃদ্ধি আৰু শাসন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে সামূহিক পেছাদাৰী মনোভাৱ, সমন্বয় আৰু দায়বদ্ধতা অতি প্ৰয়োজনীয়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে বিষয়াসকলে এতিয়া কেৱল কোনো নিৰ্দিষ্ট অঞ্চলৰ প্ৰশাসকেই নহয় বৰঞ্চ সমগ্ৰ দেশতে শাসনৰ মানদণ্ড বজাই ৰখাৰ দায়িত্ব তেওঁলোকৰ হাততে। তেওঁ কয় যে বিষয়াসকলে লোৱা প্ৰতিটো সিদ্ধান্তই 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিব লাগিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে কয় যে IAS বিষয়া হিচাপে তেওঁলোকে জনসাধাৰণৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণৰ বাবে কাৰ্যকৰীভাৱে নীতি ৰূপায়ণ কৰিব বুলি আশা কৰা হয়। বিষয়াসকলক অধিক জটিল প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ মূল্যৱান অভিজ্ঞতা আৰু ৰাষ্ট্ৰ প্ৰথমৰ মনোভাৱৰ দ্বাৰা নিৰ্দেশিত হ'বলৈও শ্ৰীমতী মুৰ্মুৱে পৰামৰ্শ দিয়ে। সামগ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উন্নত ৰাষ্ট্ৰলৈ ভাৰতৰ ৰূপান্তৰ তেতিয়াহে অৰ্থপূৰ্ণ হ'ব যেতিয়া এই উন্নয়নৰ লাভালাভ দেশৰ আটাইতকৈ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ লোকেও লাভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে বিষয়াসকলক ভৌগোলিক, সামাজিক বা অৰ্থনৈতিক কাৰণত কোনো সম্প্ৰদায় যাতে উন্নয়নৰ বাটত পিছ পৰি নৰয় সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক অৰ্থাৎ AIIB নতুন সভাপতি জৌ জিয়াইক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত আৰু AIIBৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্ত মন্ত্ৰালয়ে কয় যে তেওঁলোকে ভাৰতৰ আন্তঃগাঁথনি খণ্ডত AIIBৰ সৈতে বৰ্ধিত সহযোগিতাৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰে। বৈঠকৰ সময়ত নিৰ্মলা সীতাৰমণে বিভিন্ন উদ্ভাৱনীমূলক বিত্তীয় আৰু অবিত্তীয় আহিলাৰ জৰিয়তে AIIBৰ সদস্য দেশ, বিশেষকৈ কম আয়ৰ দেশসমূহত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ দিশতো গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী সীতাৰমণে কেন্দ্ৰীয় বাজেট 2026ত দেশৰ আন্তঃগাঁথনি অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ AIIBৰ কাৰ্যকলাপৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি মূলধনী বজাৰৰ উন্নয়ন, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত প্ৰকল্পৰ অনুমোদন ক্ষীপ্ৰতাৰে কৰা, ভাৰতত আঞ্চলিক কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত AIIBৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে চৰকাৰে দেশৰ উন্নয়নৰ বাবে 2030 চনৰ ভিতৰত ভাৰতৰ লজিষ্টিক ব্যয় 10% তললৈ হ্ৰাস কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় পণ্যাগাৰ নিগম CWC 70 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পণ্যাগাৰ আৰু লজিষ্টিক উদ্যোগে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ উল্লেখ কৰে যে বাৰ্ষিক 15% হাৰত বৃদ্ধি হোৱাৰ লগতে 2027 চনৰ ভিতৰত এই বজাৰ মূল্যৰ $35 বিলিয়ন হ'ব বুলি আশা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই বৃদ্ধি ই কমাৰ্চ ব্যৱস্থাৰ বহুল প্ৰসাৰ, ৰেল খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, পৰিবহণ ব্যৱস্থা ইত্যাদিৰ জৰিয়তে সম্ভৱপৰ হ'ব। লজিষ্টিক খণ্ডক CWC দেখুওৱা সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি শ্ৰীযোশীয়ে কয় যে নিগমৰ অধীনত বৰ্তমান 161 লাখ মেট্ৰিক টন সামগ্ৰী মজুত ৰখাৰ ক্ষমতা থকা মুঠ 953টা পণ্যাগাৰ আছে। তেওঁ বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ CWCৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত ৰূপায়িত প্ৰকল্পসমূহ ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। ইৰাণত আমেৰিকা ইজৰাইলৰ বোমা বিস্ফোৰণৰ ফলস্বৰূপে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ছৈয়দ আলী খামেনেইক হত্যা কৰাৰ বিৰুদ্ধে অব্যাহত থকা ব্যাপক প্ৰতিবাদৰ পিছত কাশ্মীৰৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। কাশ্মীৰ উপত্যকাত আইন শৃংখলা বজাই ৰাখি শান্তিপূৰ্ণ পৰিৱেশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি আৰু কাইলৈ চৰকাৰী বেচৰকাৰী সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। কাশ্মীৰ বিশ্ববিদ্যালয় আৰু ইছলামিক ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজিও নতুন অধিসূচনা জাৰি নকৰালৈকে পৰীক্ষাসমূহ স্থগিত ৰাখিছে। স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। ব্যক্তিগত পৰিবহণ ব্যৱস্থাৰ সামান্যভাৱে অব্যাহত ৰাখি ৰাজ্যিক পৰিবহণ ব্যৱস্থা প্ৰায় নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও শ্ৰীনগৰ আৰু কাশ্মীৰ অঞ্চলত বিশেষকৈ ছিয়া মুছলমান অধ্যুষিত ডাউনটাউন অঞ্চল স্পৰ্শকাতৰ বিবেচনা কৰি অধিক নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ ইৰাণত যুটীয়া আক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি পশ্চিমবংগৰ 24 পৰগনাৰ ৰায়দিঘিৰ পৰা ৰাজ্যখনত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ছৈয়দ আলী খামেনেইক হত্যা কৰাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদৰ ফলস্বৰূপে কাশ্মীৰৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। এতিয়াৰ বাতৰি ইমানেই।